লোকে লিখা শুভবাৰ্তা দহ অধ্যায়। যীশুৱে সত্তৰজনক নিযুক্ত কৰি পঠিওৱা। এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীশুৱে আন সত্তৰজনক নিযুক্তি কৰিলে। তাৰ পাছত তেওঁ নিজে যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে আৰু তেওঁলোকক ক'লে, শস্য সৰহ কিন্তু বনোৱা তাকৰ, সেইকাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাসকলক পঠিয়াই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। তোমালোক যোৱা, চোৱা, ৰাং কুকুৰৰ মাজত মই তোমালোকক মেৰ পোৱালীস্বৰূপে পঠিয়াইছো। তোমালোকে কোনো ধৰণৰ মোনা বা জুলুঙা বা পাদুকা নল'বা আৰু বাটত যাওঁতে কাকো সম্ভাষণ নজনাবা। তোমালোকে যি ঘৰত সোমোৱা তাত প্ৰথমে ক'বা, এই ঘৰৰ কুশল হওক। যদি তাত কুশলৰ পাত্ৰ থাকে তেনেহ'লে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব, কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই তেনেহ'লে তোমালোকলৈ ঘূৰি আহিব। আৰু তোমালোকে যি ঘৰত থাকিবা তাতে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন পান কৰিবা, কিয়নো বনোৱাজন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা। তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোকসকলে তোমালোকক গ্ৰহণ কৰিলে তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা, সেই ঠাইত থকা ৰোগীসকলক সুস্থ কৰিবা, আৰু ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি বুলি তেওঁলোকক ক'বা। কিন্তু কোনো নগৰত সোমালে মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক'বা, তোমালোকৰ নগৰৰ যি ধূলি আমাৰ ভৰিত লাগি আছে সেই ধূলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালোঁ। তথাপি এই কথা জানি লোৱা যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে। মই তোমালোকক কওঁ, সেই মহাবিচাৰৰ দিনা এই নগৰতকৈ চদুমৰ অৱস্থা বেছি সহনীয় হ'ব। হাই হাই কুৰাচিন, হাই হাই বৈচদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল সেইবোৰ কাৰ্য তোৰ আৰু চিডুনত যদি কৰিলোঁ হয় তেতিয়া তাৰ নিবাসীসকলে বহুদিনৰ আগেয়ে চট পিন্ধি ছাইত বহি অনুতাপ কৰিলেহেঁতেন। কিন্তু মহাবিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তোৰ আৰু চিডুনৰ দশা সহিবলৈ বেছি সহনীয় হ'ব। হে কপৰ্ণাহুম, তুমি ভাবানে তুমি স্বৰ্গলৈ তোলা হ'বা বুলি, তুমি নৰকলৈহে পেলোৱা হ'বা। যিকোনোৱে তোমালোকৰ কথা শুনে তেওঁ মোৰো কথা শুনে, যিকোনোৱে তোমালোকক অগ্ৰাহ্য কৰে তেওঁ মোকো অগ্ৰাহ্য কৰে, আৰু যিকোনোৱে মোক অগ্ৰাহ্য কৰে তেওঁ মোক পঠোৱাজনকো অগ্ৰাহ্য কৰে। পাছত সেই সত্তৰজনে আনন্দেৰে ঘূৰি আহি ক'লে, হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বহিভূত হ'ল। যীশুৱে তেওঁলোকক ক'লে, স্বৰ্গৰ পৰা বিজুলী নিচিনাকৈ মই চৈতানক পৰা দেখিলোঁ, চোৱা সাপ আৰু কেঁকুৰা বিচা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব। তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বহিভূত হ'ল সেই কথাত আনন্দ নকৰি তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে সেইবাবেহে অধিক আনন্দ কৰা। এই ক্ষেত্ৰতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক'লে, হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যান্ত লোকৰ পৰা এইবোৰ কথা গোপতে ৰাখি শিশুসকলৰ আগত প্ৰকাশ কৰিলা, এইবাবে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ। মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পণ কৰিছে, আৰু পুত্ৰনো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে, আৰু পিতৃনো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে, আৰু যিজনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে। ইয়াৰ পাছত যীশুৱে শিষ্যসকলৰ ফালে ঘূৰি গুপুতে ক'লে, তোমালোকে যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য, কিয়নো মই তোমালোকক কওঁ যে তোমালোকে যি দেখিছা তাক অনেক ভাওবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে, আৰু তোমালোকে যি শুনিছা সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালে। এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত। ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীশুক পৰীক্ষা কৰি চোৱাৰ চলেৰে, হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? তেতিয়া যীশুৱে ক'লে, বিধানত কি লিখা আছে, তুমি তেনে কেনেকৈ বিধান শাস্ত্ৰ পঢ়িছা? তেওঁ উত্তৰ দি ক'লে, তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো শক্তি আৰু সকলো চিতেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তেতিয়া যীশুৱে তেওঁক ক'লে, তুমি সঠিক উত্তৰ দিলা, ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা। কিন্তু তেওঁ নিজকে নিৰ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীশুক ক'লে, মোৰ চুবুৰীয়ানে কোন? তেতিয়া যীশুৱে সমিধান দি ক'লে, এজন মানুহ জিৰচালামৰ পৰা জিৰুসু নগৰলৈ গৈ আছিল, যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল, তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই বস্তু বাহানি লৈ আধা মৰা কৰি মাৰি এৰি থৈ গুচি গ'ল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল, পাছত তেওঁ সেই মানুহজনক দেখি এফলীয়া হৈ গ'ল। সেইদৰে এজন লেবিয়েও সেই ঠাই পোৱাত মানুহজনক দেখি এফলীয়া হৈ গ'ল। কিন্তু এজন চমৰীয়া যাত্ৰা কৰি গৈ থাকোঁতে সেই মানুহজন পৰি থকা ঠাই পালে। তাতে মানুহজনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহজনৰ ওচৰলৈ আহিল। তেওঁ মানুহজনৰ গাত তেল আৰু দাখৰস বাকি দি ঘাঁহবোৰ বান্ধিলে। পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী ঘৰলৈ লৈ গ'ল আৰু তেওঁ শুশ্ৰূষা কৰিলে। পাছদিনা তেওঁ দুটা দিনাৰে উলিয়াই আলহী ঘৰৰ গৰাকীক দি ক'লে, এওঁক শুশ্ৰূষা কৰিবা, আজি অধিক খৰচ হয়, এয়া মই উভতি আহিলে পৰিশোধ কৰিম। এই তিনিজনৰ মাজত ডকাইতৰ হাতৰ পৰা সেই মানুহজনৰ কোনজনক চুবুৰীয়া বুলি ভাবিছা? তেতিয়া বিধান পণ্ডিতজনে ক'লে, যিজনে তেওঁক দয়া কৰিলে তেওঁৱেই। তেতিয়া যীশুৱে তেওঁক ক'লে, তুমিও সেইদৰে কৰা। যীশু মাৰ্থা আৰু মৰিয়মৰ ঘৰত আলহী হৈ থকা। পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে যীশুৱে এখন গাঁৱত সোমাল। সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীশুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল। তেওঁ যীশুৰ ওচৰলৈ আহি ক'লে, হে প্ৰভু, মোৰ ভৰিয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে, এয়া আপুনি মন নকৰেনে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক। কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক'লে, মাৰ্থা মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়। মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহ'ব।